ধন্যবাদ ইন্দ্ৰজিৎ দাস, হিমান্ত বাৰ্মা আৰু গংগাধৰ ৰামচিয়াৰী। ইমান পৰে শ্ৰোতাসকলে, গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বড়ো নৃত্যশিল্পীসকলে পৰিৱেশন কৰা বাগুৰুম্বা নৃত্য প্ৰদৰ্শন অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।
এয়া আকাশবাণী গুৱাহাটী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰু সজাইত প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰা বাগৰুম্বা নৃত্য উপভোগ। বাগৰুম্বা নৃত্য বড়োসকলৰ কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰাক সন্মান দিয়াৰ এটা মাধ্যম বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য। দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰ্চুৱেল ব্যৱস্থাৰে মালদাৰ পৰা উদ্বোধন। ৰেলখনে অসম আৰু পশ্চিমবংগৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ। কামৰূপ মহানগৰ জিলা আৰু ছেচন আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চতুৰ্থটো শুনানি সম্পন্ন। ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন আৰু 16 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন। বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা আৰু মোৰ সৈতে আছে নিৰ্মালী শৰ্মা। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 10,000ৰো অধিক শিল্পীয়ে পৰিৱেশন কৰা বড়োসকলৰ বাগৰুম্বা নৃত্য উপভোগ কৰে। বাগৰুম্বা নৃত্য উপভোগৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাগৰুম্বা কেৱল মাত্ৰ উৎসৱ নহয়, এয়া বড়োসকলৰ কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰাক সন্মান দিয়াৰ এটা মাধ্যম। অসমৰ সংস্কৃতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্য বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অসমীয়া কলা সংস্কৃতিক বিশ্ব দৰবাৰত জিলিকাই তুলিবলৈ চৰকাৰে সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম, কালীচৰণ ব্ৰহ্ম, ৰূপনাথ ব্ৰহ্মকে ধৰি বড়ো জাতিৰ পুৰোধা ব্যক্তিসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
जितना मैं असम आया हूं, पहले कोई पीएम नहीं आया है। मेरी हमेशा इच्छा रहती है असम की कला और संस्कृति को बड़ा मंच मिले, भव्य आयोजनों के जरिए इसकी पहचान देश और दुनिया में बने। इसके लिए पहले भी लगातार प्रयास होते रहे हैं। बड़े स्तर पर बिहू से जुड़े आयोजन हो, जुमोइर बिनोंदिनी की अभिव्यक्ति हो, दिल्ली में 1.25 साल पहले हुआ भव्य बोडोलैंड महोत्सव हो या दूसरे सांस्कृतिक कार्यक्रम हो, असम की कला संस्कृति में जो अद्भुत आनंद है वो पाने का मैं कोई भी मौका नहीं छोड़ता हूं। आज एक बार फिर बागुरुम्बा का ये आयोजन होने जा रहा है।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বড়ো জনগোষ্ঠীক সমগ্ৰ ভাৰতৰ গৌৰৱৰ আৰু স্বাভিমানৰ প্ৰতীক বুলি অভিহিত কৰে। বাগৰুম্বা নৃত্যই বড়ো জনগোষ্ঠীৰ কৃষ্টি আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰে বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মন্তব্য কৰে। তেওঁ লগতে কয় যে বড়ো জনগোষ্ঠীৰ উন্নয়ন আৰু উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি যাব। প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিয়ে বড়োসকলৰ সন্মান আৰু আদৰ্শক নতুন পৰ্যায়লৈ লৈ গ'ল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক স্মৰণ কৰে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদৰ্শ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত চৰকাৰে প্ৰেৰণা লাভ কৰিলে বুলিও তেওঁ উল্লেখ কৰে। অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অংশস্বৰূপ বড়োসকলৰ বাগৰুম্বা নৃত্যৰ বিশ্বজুৰি প্ৰসাৰৰ অৰ্থে আয়োজিত এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ লগতে কেইবাগৰাকী মন্ত্ৰী বিধায়ক উপস্থিত থাকে। ইয়াৰ পূৰ্বে পশ্চিমবংগ ভ্ৰমণ সামৰি দুদিনীয়া অসম ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰৰ বাহিৰত জনগোষ্ঠীয় নৃত্য গীতেৰে আদৰণি জনোৱা হয়। আজি নিশা প্ৰধানমন্ত্ৰীগৰাকী কইনা ধৰাৰ চৰকাৰী অতিথিশালাত কটাব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু দুখন ৰেলগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। এই এলিভেটেড কৰিডৰে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তু বাধাহীনভাৱে আহ যাহ সুনিশ্চিত কৰিব আৰু মানুহ আৰু জীৱ জন্তুৰ সংঘাত হ্ৰাস কৰাত সহায় কৰিব। এলিভেটেড কৰিডৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে পথ সুৰক্ষা বৃদ্ধি পাব, যাত্ৰাৰ সময় ৰাহি হ'ব আৰু দুৰ্ঘটনাৰ হাৰ হ্ৰাস পাব। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গুমটিলৈ আৰু কামাখ্যাৰ পৰা ৰোহটকলৈ চলিবলগীয়া দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰো যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই নতুন ৰেল সেৱাই উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজৰ ৰেল যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ মালদা টাউন ৰেল ষ্টেচনৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰে। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহণ চাহিদা অনুযায়ী নিৰ্মাণ কৰা সম্পূৰ্ণৰূপে শীততাপ নিয়ন্ত্ৰিত এই ৰেলগাড়ীখনে বহনসাধ্য দৰত যাত্ৰীসকলক বিমান যাত্ৰাৰ দৰে সুবিধা আৰু অভিজ্ঞতা প্ৰদান কৰিব। এই ৰেলগাড়ীখনে দূৰণিবতীয়া যাত্ৰা অধিক ক্ষিপ্ৰ, নিৰাপদ আৰু সুবিধাজনক কৰি তুলিব বুলি আশা কৰা হৈছে। ইপিনে এই উপলক্ষে মালিগাঁৱৰ কামাখ্যা ষ্টেচনত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ৰেল সেৱাই গুৱাহাটী আৰু কলকাতাৰ মাজৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ লগতে যাত্ৰীৰ সময় ৰাহি কৰিব। এই অত্যাধুনিক ৰেলখনে ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে বান্ধ খাই থকা দুয়োখন ৰাজ্যৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ ভূমিৰ পৰা যাত্ৰা আৰম্ভ কৰি কলিকতালৈ যাবলগীয়া এই ৰেলখনে ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে বান্ধ খাই থকা দুয়োখন ৰাজ্যৰ মাজৰ সম্পৰ্ককো এক নতুন মাত্ৰা প্ৰদান কৰিব। এনে এক যুগান্তকাৰী পদক্ষেপৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনৰ লগে লগে অহাকালি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আৰু নতুন দুখন ৰেল সেৱাও আমাৰ অসমৰ বাবে আগবঢ়াব।
মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত গুৱাহাটীৰ পৰা হাওৰালৈ ৰেল সেৱা মুকলিৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক কৃতজ্ঞতা জ্ঞাপন কৰে। অসম প্ৰদেশ বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াইও ৰঙিয়া ষ্টেচনৰ পৰা পতাকা জোকাৰি ৰেল যাত্ৰাৰ শুভাৰম্ভ কৰে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত বিয়লি 3:05 প্ৰচাৰিত ওদালগুৰিৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাথ বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰটো নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ ওদালগুৰিৰ জিলাৰ সংবাদদাতা নাৰায়ণ ডেকাই। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। বাতৰিৰ পৰৱৰ্তী অংশ শুনক নিৰ্মালী শৰ্মাৰ পৰা।
কামৰূপ মহানগৰ জিলা আৰু ছেছন আদালতত আজি ছিংগাপুৰৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ চতুৰ্থটো শুনানি সম্পন্ন হয়। এইটো ঠিক কৰিব লাগিব। শুনানিকালত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ প্ৰতিনিধিত্ব কৰাৰ বাবে ৰাজ্য চৰকাৰে নিযুক্ত কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰসহ 5 লোক অধিবক্তাৰ দলটো উপস্থিত থাকে। পূৰ্বৰ 3 অভিযুক্তৰ পাছত শ্যামকানু মহন্ত আৰু দেহৰক্ষী নন্দেশ্বৰ বৰাই আজি অধিবক্তাৰ জৰিয়তে জামিন আবেদন দাখিল কৰে। অৱশ্যে লোক অধিবক্তা কামাৰে 5 অভিযুক্তৰ জামিনৰ বিৰোধিতা কৰে। বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে ন্যায়ালয়ত শুনানিৰ বিষয়ে এইদৰে কয়।
আৰু আজি এখন গুৰুত্বপূৰ্ণ পেটিশ্যনো পুলিচ বিভাগে ফাইল কৰিছে। সেইটো হ'ল সিদ্ধাৰ্থৰ ফ্লেট এটা আছে পটাকিলফালি, সেইটো এটেচ কৰাৰ পেটিশ্যন দিছে আৰু তাতেও আমাক ডাইৰেকশ্যন দিছে যে পেটিশ্যনৰ কপিটো তেওঁলোকক ছাৰ্ভ কৰিব লাগে। সেইটো আজি 3 সময় দিছে, আমি পাৰিলে মানডেৰ ভিতৰত ফাইল কৰি দিম। আৰু বেইল পেটিশ্যন আজি আগতো 3 পেণ্ডিং আছিল আৰু আজি নতুনকৈ ফাইল কৰিলে নন্দেশ্বৰ বৰা আৰু শ্যামকানু মোহন, গতিকে একেলগে এই 5 বেইল পেটিশ্যন 8 তাৰিখত 5 22 শুনানি হ'ব।
ন্যায়ালয়ে সকলো পক্ষৰ যুক্তি শুনাৰ পাছত অহা 22 জানুৱাৰীত অভিযুক্তৰ জামিনৰ বিৰুদ্ধে চৰকাৰী পক্ষৰ আপত্তি দাখিলৰ অন্তিম দিন ধাৰ্য কৰে। একেদৰে আদালতে 30 জানুৱাৰীত গোচৰটোৰ নিয়মীয়া শুনানিৰ দিন ধাৰ্য কৰে। আজি শিল্পী দিৱস। সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ 75 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি শিল্পী দিৱস হিচাপে পালন কৰা হৈছে। 1951 চনৰ 17 জানুৱাৰীত দেহাৱসান ঘটা সব্যসাচী শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে আজি দিনটো শিল্পী দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰৰ সোঁৱৰণত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিল্পী দিৱসৰ পবিত্ৰ ক্ষণত অসমীয়া সংস্কৃতিৰ নৱচেতনা জাতিষ্কাৰ কৰা সুন্দৰ পূজাৰী, মহান শিল্পী, অসমীয়া কথাছবিৰ পদদ্ৰষ্টা, স্বাধীনতা সংগ্ৰামী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ ৰূপকোঁৱৰৰ চিন্তা চেতনাই আমাৰ সমাজ জীৱন আলোকিত কৰিব বুলি আশা প্ৰকাশ কৰে। উত্তৰ গুৱাহাটীৰ শতদল শাখাৰ উদ্যোগত আজি পুৱাৰে পৰা দুদিনীয়াকৈ শিল্পী দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। পুৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পণ কৰি বিশিষ্ট সাহিত্যিক মোহন শইকীয়াই সাহিত্য সভাৰ তৰফৰ পৰা ৰম্যৰত্ন নামৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। অনুষ্ঠানৰ দ্বিতীয় দিনা উত্তৰ গুৱাহাটীৰ 10 গৰাকী শিল্পী সাহিত্যিকক সম্বৰ্ধনা জনোৱা হ'ব। আনহাতে বাক্সা জিলাৰ বাগানপাৰাত কালিৰে পৰা দুদিনীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত এই কাৰ্যসূচী আয়োজন কৰা হৈছে। অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক ৰমেশ কলিতাই দুদিনীয়াকৈ অনুষ্ঠিত হোৱা শিল্পী দিৱসৰ কালি মূল দুৱাৰ মুকলি কৰে। আজি হ'বলগীয়া মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল উপস্থিত থাকে। গোৱালপাৰা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু আগিয়া শতদল শাখাৰ সাহিত্য সভাৰ সহযোগত জিলাখনৰ উৰ্পদ বিলৰ বাকৰিত শিল্পী দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচী আয়োজন কৰা হৈছে। এই উপলক্ষে পতাকা উত্তোলন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, সাহিত্যানুষ্ঠান আৰু মুকলি সভা অনুষ্ঠিত হয়।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন অৰ্থাৎ শিল্পী দিৱস উপলক্ষে আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত বাতৰি বিভাগৰ বাতৰি পঢ়োতা, বাতৰি সম্পাদক, ডিটিপি কৰ্মচাৰী আৰু সহায়কসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, কবিতা আৰু নাটকৰ সংলাপ পৰিৱেশন কৰিব। অসম বিধানসভাৰ বাজেট অধিৱেশন 16 ফেব্ৰুৱাৰীৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব। বিধানসভা সচিবালয়ে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰু সজাত প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰা বাগৰুম্বা নৃত্য উপভোগ। বাগৰুম্বা নৃত্য বড়োসকলৰ কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰাক সন্মান দিয়াৰ এটা মাধ্যম বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য। ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন আৰু 16 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিশা 9:25 বজাত।